দ্বিতীয় চমুৱেল 2 অধ্যায়। অৰামিয়া আৰু অমুনিয়াসকলে সৈতে ডায়ুদে যুদ্ধ কৰা। পাছত অমুনৰ সন্তানসকলৰ ৰজা মৃত্যু হোৱাত তেওঁৰ পুতেক হনুন তেওঁৰ পদৰ ৰজা হ'ল। তাতে ডায়ুদে ক'লে, হনুনৰ পিতৃ নাহছে মোক যিদৰে অনুগ্ৰহ কৰিছিল সেইদৰে ময়ো হনুনক অনুগ্ৰহ কৰিম। এইবুলি ডায়ুদে তেওঁৰ পিতৃৰ বাবে সান্তনা দিবলৈ নিজৰ ডাকবোৰক পঠিয়ালে। তাতে ডায়ুদৰ ডাকবোৰে অমুনৰ সন্তানসকলৰ দেশ প্ৰৱেশ কৰিলে। অমুনৰ সন্তানসকলৰ অধ্যক্ষসকলে নিজ প্ৰভু হনুনক ক'লে, ডায়ুদে আপোনাৰ পিতৃক আদৰ কৰে দেখি আপোনাক সান্তনা দিবলৈ আপোনাৰ ওচৰলৈ লোক পঠিয়াইছে বুলি আপুনি ভাবিছেনে? ডায়ুদে নগৰ চাবলৈ, তাৰ বুজ বিচাৰ ল'বলৈ আৰু তাক নষ্ট কৰিবলৈ ডাকবোৰক জানো পঠোৱা নাই। তাতে হানুনে ডায়ুদৰ ডাকবোৰক ধৰি তেওঁলোকৰ এফাল এফাল দাঢ়ি খুৰুৱালে আৰু তেওঁলোকৰ পিন্ধা কাপোৰৰ আধা টিকাৰ গুৰিত কাটি তেওঁলোকক বিদায় দিলে। যেতিয়া তেওঁলোকে ডায়ুদৰ আগত এই সকলো ব্যাখ্যা কৰিলে, ৰজাই তেওঁলোকৰ সৈতে সাক্ষাৎ কৰিবলৈ মানুহ পঠিয়ালে, কাৰণ তেওঁলোকে অতিশয় লজ্জিত হৈছিল। ৰজাই তেওঁলোকক আজ্ঞা দিলে বোলে, তোমালোকৰ দাড়ি নহয় মানে তোমালোক জিৰিহুতে থাকাগৈ, পাছত ওলটি আহিবা। পাছে অমুনৰ সন্তানসকল ডায়ুদলৈ ঘিনলগীয়া হ'ল বুলি জানি মানুহ পঠিয়াই বৈত ৰহুবৰ আৰু চুবাৰ 20,000 অৰামিয়া পদাতিক সৈন্য আৰু মাখাৰ ৰজাক ও তেওঁৰ 1,000 লোক আৰু টুবৰৰ 12,000 লোকক বেচ দি অনালে। পাছে ডায়ুদে সেই সম্বাদ পাই জোৱাবক আৰু পৰাক্ৰমী গোটেই সৈন্য সামন্তক তালৈ পঠিয়াই দিলে। তাতে অমুনৰ সন্তানসকলে বাহিৰলৈ আহি নগৰৰ দুৱাৰ মুখত যুদ্ধ কৰিবৰ অৰ্থে সৈন্যৰ বেহু পাতিলে আৰু চুৱাৰ ও ৰহুবৰ অৰামিয়া লোকসকল আৰু টুবৰ ও মাখাৰ লোকসকল পৃথকে পৃথকে মুকলি পথাৰত থাকিল। এইদৰে শাৰী পাতি তেওঁফালে মুখ কৰি আগফালে আৰু পাছফালে অৰ্থাৎ দুয়োফালে যুদ্ধ হোৱাৰ আশংকা দেখি যোৱাবে ইজৰাইলৰ আটাই মনোনীত লোকৰ মাজত মানুহ বাছি লৈ অৰামিয়াসকলৰ বিৰুদ্ধে বিহু পাতিলে আৰু অৱশিষ্ট লোকসকলক নিজ ভায়েক অবিশ্বয়ৰ হাতত সোধাই দিলে। তেতিয়া তেওঁ অমুনৰ সন্তানসকলৰ বিৰুদ্ধে বিহু পাতিলে। যোৱাবে ক'লে, যদি অৰামিয়াসকল মোতকৈ বলৱান হয় তেন্তে তুমি আহি মোক সহায় কৰিবাহি, আৰু যদি মোতকৈ অমুনৰ সন্তানসকল অতি বলৱান হয় তেন্তে মই গৈ তোমাক সহায় কৰিম। তুমি হাঁহিয়াল হোৱা, আমি স্বজাতীয় লোকসকলৰ আৰু আমাৰ ঈশ্বৰ নগৰবোৰৰ বাবে পুৰুষালী দেখুৱাওঁ হওক, আৰু জিহুৱাই নিজ দৃষ্টিত যিহকে ভাল দেখে তাকেই কৰক। পাছে জোৱাব আৰু তেওঁৰ লগৰ লোকসকল অৰামিয়াসকলৰ সৈতে যুদ্ধ কৰিবলৈ ওচৰ চাপোতেই তেওঁলোক ইজৰাইলৰ সৈন্যসকলৰ আগৰ পৰা পলাল। আৰু অৰামিয়াসকলক পলোৱা দেখি অমুনৰ সন্তানসকলেও অবিশ্বয়ৰ আগৰ পৰা পলাই নগৰত সোমালগৈ। তেতিয়া জোৱাব অমুনৰ সন্তানসকলৰ ওচৰৰ পৰা ঘূৰি জেৰুচালেমলৈ উভতি আহিল। পাছত অৰামিয়াসকলে ইজৰাইলৰ সন্মুখত নিজকে পৰাজিত হোৱা দেখি তেওঁলোক পুনৰ গোট খালে। তেতিয়া হদদেজৰে মানুহ পঠিয়াই ইউফ্ৰেটাছ নদীৰ সিপাৰে থকা অৰামিয়াসকলক বাহিৰ কৰি আনিলে। তেওঁলোক হেলমলৈ হদদেজৰৰ সেনাপতি চুবকৰ সৈতে তেওঁলোকৰ অগ্ৰগামী হৈ আহিল। পাছে ডায়ুদৰ আগত এই বাতৰি দিয়া হোৱাত তেওঁ গোটেই ইজৰাইলক গোটাই লৈ জৰ্দন পাৰ হৈ হেলমলৈ গ'ল। তাতে অৰামিয়া লোকসকলে ডায়ুদৰ বিৰুদ্ধে বেহু পাতি তেওঁৰ লগত যুদ্ধ কৰিলে, কিন্তু অৰামিয়াসকল ইজৰাইলৰ সন্মুখৰ পৰা পলাল। আৰু ডায়ুদে অৰামিয়াসকলৰ 700 ৰথি সৈন্য আৰু 40,000 অশ্বাৰোহী বধ কৰিলে আৰু তেওঁলোকৰ সেনাপতি চুবকো এনেকৈ প্ৰহাৰ কৰিলে যে তেওঁ তাতে মৰিল। পাছত ইজৰাইলৰ সন্মুখত নিজক পৰাজিত হোৱা দেখি হদদেজৰৰ অধীনত থকা সকলো ৰজাই ইজৰাইলসকলৰ সৈতে সন্ধি পাতি তেওঁলোকৰ অধীন হ'ল। তেতিয়াৰ পৰা অৰামিয়াসকলে অমুনৰ সন্তানসকলক আৰু সহায় কৰিবলৈ ভয় কৰিলে।